Good morning. Itu Agashwani Kohima. Phuju laga khobor puri asim konglongla. Chief Engineer Construction NFR Guwahati and Brahma Prakwesi. Dimapur Railway Station laga upgradation karne construction to world class facility de banai dibali thakya to mati issues loko juriya karne olop deri kuri disi aru etia March 2025 laga pahila hafta pra kam shuru purli pura taiyar ase officials kan notice frontier railway Dimapur district administration Nagaland transport officials loko civil samaj kan ba closed door coordination meeting to Dimapur DC's conference hall ti rakhi kina Dimapur Railway Station laga dobara banai dibali karne কথা কৰিছে নাগালেণ্ডে ডিমাপুৰ ৰেলৱে ষ্টেচনটো অমৃত ভাৰত ষ্টেচন স্কীম নিচিদি ৱৰ্ল্ড ক্লাছ ষ্টেচন দি বনাই দিবলৈ শুনিছে কাম কৰিবলৈ কাৰণে চেণ্টাৰ বা 283 crore দিলিভি মাটি কব্জা কৰি ইছ্যুজ নিমিতি কামটো দেৰি কৰি দি আছে তাৰ পৰা চব লগতে অনুৰোধ কৰে ষ্টেট চৰকাৰ আৰু ৰেলৱে লগতে মুদপৰ মিল মিলাপ দিবলৈ কৈ কিনা লোকেল মানুহখন বা মুদব নাদিলে কোনো উন্নতি কাম কৰিবলৈ নাপাৰিব বুলি কৈছে তাৰ পৰা কৈছে কি ডিমাপুৰ পাৰ কৰি লামডিংব্ৰা ফৰকাটিংবা যদি ডাবল ৰেলৱে ট্ৰেকিং কাৰণে চেংচন কৰি দিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ পৰা দুইটা কাম খান্দো চাত চাত উঠাই কিনে ডিমাপুৰ ৰেলৱে ষ্টেচনটো বি বনাই দিবলৈ আছে এক চাৰ্ভিচমেন কণ্ট্ৰিবিউটৰী হেল্থ স্কীম ই চি এইচ এছ পলিক্লিনিক কহিমাৰ পৰা ষ্টেচন হেডকোৱাৰ্টাৰ জাখামা লগা নাম নিচিদি কহিমা আৰু এইটো আচপাচ থাকি জাগাখন লগা এক চাৰ্ভিচমেন ফেটাৰ্নিটিৰ লগতে চামিল কৰি দিয়া জানকাৰী দিয়া আৰু বাতচিত কৰি লগা ছেচনটো যোৱাকালি ৰাখিছে পি আৰ ডিফেন্স পৰা একটা প্ৰেছ খবৰ কৈছে কি ইভেণ্ট ৰাখিয়া পৰা ই চি এইচ এছ ইনিচিয়েটিভ নিচিদি বেছি কিছম হেল্থ কেয়াৰ অপশ্যনছ থাকি লগা জাননি পঢ়াই দিবলৈ ৰাখিছে একটা জানকাৰী দিয়া লেকচাৰটো ইশিহাত এপ্লিকেশ্যন দি ডক্টৰ এম চি এ মেডিকেল অফিচাৰ পলিক্লিনিক কহিমাৰ পৰা কণ্ডাক্ট কৰিছে এইটোৰ লগতে স্পাৰ্চ এপ্লিকেশ্যন লগা ইণ্ট্ৰডাকশ্যনটো অফিচাৰ ইনচাৰ্জ ই চি এইচ এছ ষ্টেচন চেল জাখামাৰ পৰা কভাৰ কৰিছে সংগম ঘাট ঘুমবিলা প্ৰায় একৰাজতে যোৱাকালি দুৰ্ঘটনাটি কমচে কম 30 জন জীৱন লোকচান হৈছে আৰু দোচৰা 60 জন জখম হৈছে একটা প্ৰেছ কনফাৰেন্স দি ডি আই জি ঘুমবিলা বৈভৱ কৃষ্ণাবা কৈছে কি ঘটনাটো ফুজৰ 1 বাজি বা 2 বাজি মাজেদি হৈ কিনা কেতিয়া বেছি মানুহখন আখাৰা ৰাস্তা দি জমা কৰি কিনা পেৰিকেডটো ভাঙাই দিছে তাৰ পৰা কৈছে কি ঘটনা পাছতেই এডমিনিষ্ট্ৰেশ্যন বা ৰেস্কিউ অপাৰেশ্যনটো জল্দি লগাই দি কিনা এম্বুলেঞ্চ খান কাৰণে গ্ৰীণ কৰিডৰ বনাই দিছে আৰু জখম হোৱা খানটো হস্পিটেল দি লৈ যাইছে
मौनी अमावस्या का मुख्य स्नान पर्व था इसमें ब्रह्म मुहूर्त से पूर्व प्रातः 1 बजे से 2 बजे के मध्य मेला क्षेत्र में अखाड़ा मार्ग पर भारी भीड़ का दबाव बना और इस भीड़ के दबाव के कारण दूसरी ओर के बैरिकेड्स टूट गए और भीड़ के लोग बैरिकेड्स बांधकर दूसरी तरफ ब्रह्म मुहूर्त के स्नान का इंतजार कर रहे श्रद्धालुओं को कुचलना शुरू कर दिया यद्यपि प्रशासन ने तत्काल राहत और बचाव कार्य करते हुए ग्रीन कॉरिडोर बनाया और एम्बुलेंस के माध्यम से लगभग 90 घायलों को अस्पताल तक पहुंचाया परंतु इसमें से दुर्भाग्यपूर्ण तरीके से 30 श्रद्धालुओं की दुखद मृत्यु हो गई है
उत्तर प्रदेश चीफ मिनिस्टर योगी आदित्यनाथ पर घटना दे जुडिशियल इंक्वायरी का कारण हुकम दिशे तार घटना दी जीवन नुकसान हुआ का लगा पड़ेगा लोगों दे 25 लाख टका लगा फाइनेंशियल असिस्टेंस दी बोली जनाई दिशे প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ লগতে হিষ্টৰিক 100 লঞ্চ দি কংগ্ৰেচুলেট কৰিছে একটা ছচিয়েল মিডিয়া পষ্টে শ্ৰীমোদী বাৰ কৈছে এইটো ডাঙৰ কামিয়াৰ পৰা দেশ লগা ছাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰ্ছ লগা স্বপ্ন ডেডিকেশ্যন আৰু কমিটমেণ্ট দেখাই আছে তাৰ পৰা কৈছে কি প্ৰাইভেট ছেক্টৰ বা হেল্থ হাত মিলাই কিনে দেশ লগা স্পেচ মফিচাল দাৰুকি কিনে সবচে উচ্চাদা পঢ়াই যাবলৈ আছে আৰু ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমন বা ইউনিয়ন বাজেটটো ফেব্ৰুৱাৰী 1 তাৰিখে দিবলৈ আছে এইটো বাজেটটো ভালভালা বনাই কিনে আলগ আলগ ছেক্টৰ্ছে ইনচেণ্টিভ লগতে ইকনমি পঢ়াই দিবলৈ আৰু পাব্লিক লগতে আৰাম দিবলৈ কাৰণে মানুহখন লগা উমিদ ৰাখি আছে বাজেট আগতে মানুহখন লগা ভাৱনা আৰু উমিদ ৰাখিয়া জানিবলৈ কাৰণে আকাশবাণী নিউজ পৰা আলগ আলগ জেগাৰ পৰা কিছুম কিছুম মানুহখন লগতে কথা কৰিছে একটা কিষাণ যশৱন্ত সিং পৰা এনেকা কৈছে
पास दो बजट पेश करने को जारी है। हमें उम्मीद है इसमें सरकार कृषि यंत्र है उन पर सब्सिडी और ज्यादा बढ़ाए और इससे ऊपर से जीएसटी जो लगी हुई है वो हटा दे और जो किसान सम्मान निधि है उसको सरकार बढ़ाए ताकि किसान को वारे के टाइम किसी प्रकार की दिक्कत न आए और खाद बीज में पूरी सब्सिडी दी जाए ताकि किसान और खुशहाल हो सके।
ইটোলগত মাইকী খানবা কিচেন আইটেমস খান ফ্লাওয়ার পালসেস আর দোসরা কান্ডু সুস্থা বনাই দি বলে উমিত জানাইছে। আর আজি ফুজুর লাগা খবর ইমান দিছে স্কুরি আছে শুনি থাকিবি সামলাগা নাগামিজ খবর সামসাত পাঁচি দশ মিনিটে আনি দিবল আছে শুনি থাকি এখন সব কারণে ভাল দিন হবি।